আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি নিয়ন্ত্ৰণত, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা অসম গ্ৰন্থমেলা, পবিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গীৰ্জাসমূহত প্ৰস্তুতি প্ৰায় সমাপ্ত, আৰু তামোলপুৰৰ কুমাৰীকাটাত ৰাণ ফৰ হেল্থ ৰাণ ফৰ লাইফ শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি আজি পুৱাৰে পৰা নিয়ন্ত্ৰণলৈ আহিছে। সুৰক্ষা বাহিনীয়ে জিলাখনত পুৱা 8 বজাৰে পৰা ফ্লেগ মাৰ্চ কৰি আছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি খেৰনি ফেংলাং পিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। 26 ডিচেম্বৰত প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই পৰিস্থিতি তেওঁ চোকা দৃষ্টি ৰাখিছে। অশান্ত পৰিস্থিতিত কালি 2 জন লোকৰ প্ৰাণহানিৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং জিলাখনত বাহৰ পাতি থাকি অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জিলাখনত আজিৰ পৰিস্থিতি সন্দৰ্ভত এয়া পশ্চিম কাৰ্বি আংলঙৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ।
বিগত দুদিন ধৰি পশ্চিম কাৰ্বিত অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতিৰ আজি এই পৰ্যন্ত নিয়ন্ত্ৰণত বুলি ক'ব পাৰি। ইতিমধ্যে খিলঞ্জীয়া প্ৰতিবাদকাৰী দলৰ এগৰাকী নেতৃত্বৰ সৈতে হোৱা বাৰ্তালাপত আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী সামৰণি পৰে বুলি আমাক জানিবলৈ দিয়ে। বিগত 8 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰ অব্যাহত থকা এই 16-দিনীয়া প্ৰতিবাদৰ আজি সামৰণি পৰে। অহা 30 ডিচেম্বৰৰ ভিতৰত অসম চৰকাৰ, কাৰ্বি পৰিষদীয় চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ সৈতে ত্ৰিপাক্ষিক আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কালি প্ৰতিবাদকাৰীৰ আক্ৰমণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অখিলেশ সিঙৰ লগতে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱান আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে লাঠিচালনা আৰু পাছত গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত সিংথি তিমুং নামৰ এজন লোক আহত হয় আৰু পাছত তেওঁক হাস্পতালত মৃত্যু হয়। তদুপৰি প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত অগ্নিদগ্ধ হৈ সুৰজ দে নামৰ এজন যুৱকৰ মৃত্যু হয়। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কালি সংবাদ মাধ্যমৰ আগত পৰিস্থিতিৰ বিষয়ে প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলক ক্ষান্ত হবলৈ আহান জনোৱাৰ লগতে কোনো পক্ষকে এই লোকসকলক বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিবলৈ আহান জনায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা কালি আবেলিৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰিছে। চৰকাৰী সূত্ৰই দিশপুৰত প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত অৱশ্যে ভইচ টেলিফোন সেৱা আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা অব্যাহত থাকিব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আজিৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আজি বিয়লি 3 বজাত হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকিব। গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্মশতবৰ্ষত ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত হ'বলগীয়া অনুষ্ঠানটো বিশিষ্ট লেখক সুমন্ত চলিহাই সঞ্চালনা কৰিব। গ্ৰন্থমেলাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰৰ অনূৰ্ধ 818গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। ইপিনে বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ ডঃ দীপক কুমাৰ বৰকাকতিলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ডঃ কাকতিক ঐশ্বৰ্য শীৰ্ষক উপন্যাসৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে নগদ 5 লাখ টকা, প্ৰশস্তিপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। একেদৰে বান্ধৱ প্ৰকাশনলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত নগদ 3 লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আছে। লগতে অসম প্ৰকাশন পৰিষদে কেইবাগৰাকী লেখকলৈ বিভিন্ন শিতানত বঁটা আগবঢ়াইছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জানুৱাৰী মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঢকুৱাখনা ভ্ৰমণ কাৰ্যসূচীৰ বিভিন্ন প্ৰস্তুতি সন্দৰ্ভত কালি ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সমজিলা আয়ুক্ত লখিমপুৰ জিলাৰ পৰিষদৰ সভাপতি বিধায়ক নৱকুমাৰ দলেৰ লগতে ঢকুৱাখনা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ প্ৰস্তুতি আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বিষয়ে আলোচনা কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব। আজি দুপৰীয়া 2 বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱ কাৰ্যসূচী আৰম্ভ হ'ব। উল্লেখযোগ্য যে মধুপুৰ সত্ৰত যোৱা 30 বছৰ ধৰি এই মহোৎসৱ পালন কৰি অহা হৈছে। বিশ্বৰ খ্ৰীষ্টধৰ্মী লোকসকলৰ পবিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গীৰ্জাসমূহ সজাই পৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ বেপ্টিষ্ট চাৰ্চ গীৰ্জা, পাণবজাৰৰ ডনবস্কো গীৰ্জা, খ্ৰীষ্টান বস্তিৰ গীৰ্জা, সোনাইঘুলিৰ গীৰ্জা আদি বিভিন্ন গীৰ্জা বৰ্তমান আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে সুশোভিত কৰা হৈছে আৰু কেৰলেৰে মুখৰ হৈ পৰিছে। খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসভৱনসমূহো আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজীনগৰত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে। বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সমজিলাতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে। উদযাপনৰ বাবে খ্ৰীষ্টমাছ ট্ৰী, বেটাৰীচালিত ছান্তাক্লজ আৰু ৰং বিৰঙী আলোকসজ্জাৰে বিপণীসমূহ উভৈনদী হৈ পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্টীয় ধৰ্মাৱলম্বী লোকসকলৰ লগতে এই বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা অহা বহু গ্ৰাহকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন।
খ্ৰীষ্টান ধৰ্মীয়সকলৰ পবিত্ৰ বৰদিন আজি সমাগত আৰু আমি যিখিনি বস্তু সামগ্ৰী ৰাখিছোঁ তেওঁলোকৰ অনুষ্ঠানৰ কাৰণে, সেইখিনি লাইটিং আছে, ষ্টাৰ আছে, মালা লাইটিং মালা আছে, তাৰপিছত মেজিক যিবিলাক সজোৱা ডেকৰেশ্যন বস্তু আছে, গিফ্টৰ বস্তুবিলাক আছে, ট্ৰী আছে, লাইটিং ট্ৰী আছে, নৰ্মেল ট্ৰী আছে, সকলোবিলাক বস্তু আমি ৰাখিছোঁ। ড্ৰেছো আছে, ডাঙৰৰ পৰা সৰুলৈকে আছে, টুপি আছে। আমাৰ আজি 10-15 দিন আগৰ পৰা ধৰি লৈ ধুনীয়া ভিৰ কাষ্টমাৰ আহিছে, যেনে আমাৰ ইটানগৰৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে, ৰাজগড়ৰ পৰা আহিছে, এনেকুৱা ধৰণৰ জেগাবিলাকৰ পৰা আহিছে আৰু যিবিলাক আমাৰ ওচৰ চুবুৰীয়াত আছে সেইখিনিও আহিছে।
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰ বৰ্তমান বৰদিনৰ আনন্দ উল্লাসত বিভোৰ হৈ পৰা দেখা গৈছে। শ্বিলঙৰ বৰদিন উপভোগৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটাও দেখা গৈছে। কোহিমা, আইজল, তুৰা আদিকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বৰদিনৰ প্ৰাক সন্ধিয়া আনন্দ উল্লাস সৃষ্টি হোৱাৰ বাতৰি আহিছে। ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত 4 নম্বৰ ধনশ্ৰী গোপচাৰত যোৱা নিশা আৰক্ষীৰ দলে অভিযান চলাই ডেভিড দৈমাৰী ওৰফে মম্পা নামৰ গাঞ্জা সৰবৰাহকাৰীৰ বাসগৃহৰ পৰা প্ৰায় 31 কিলোগ্ৰাম আৰু 30 গ্ৰাম অবৈধ গাঞ্জা জব্দ কৰে। এক গোপন সূত্ৰ পম খেদি আৰক্ষী চক্ৰ বিষয়া উৎপল শৰ্মাৰ নেতৃত্বত ৰৌতা আৰক্ষীৰ এটা দলে এই অভিযান চলায়। উল্লেখযোগ্য যে অভিযানকালত বাসগৃহত উপস্থিত নথকা অভিযুক্তজন বৰ্তমানেও পলাতক অৱস্থাত আছে। তামোলপুৰ জিলাৰ কুমাৰীকাটাত আজি পুৱা আশ্চৰ্যকুলমৰ উদ্যোগত ৰাণ ফৰ হেল্থ ৰাণ ফৰ লাইফ শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এই প্ৰতিযোগিতা কুমাৰীকাটা যুৱ সংঘৰ পৰা আৰম্ভ হৈ কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সামৰণি পৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুস্থ জীৱনশৈলী আৰু সামগ্ৰিক বিকাশৰ বাবে এই মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি নিয়ন্ত্ৰণত। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা প্ৰথম অসম গ্ৰন্থমেলা। পবিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গীৰ্জাসমূহত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু তামোলপুৰৰ কুমাৰীকাটাত ৰাণ ফৰ হেল্থ ৰাণ ফৰ লাইফ শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40
মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু FM বেণ্ডৰ 101.5